গুড মর্নিং, এইটো আকাশবাণী কহিমা, ফজিৰ লগা খবৰ পঢ়ি আছে সংগীতা শর্মা। ফরেন সেক্রেটারি বিক্রম মিশ্রী পৰা কৈছে, যোৱাকালি পাকিস্তান লগতে বুজাবুজিতে পুঞ্চিজা লগা বার বার ভাইলেশন ইয়া বিরোধ হৈ আছে। নিউ দিল্লীতে রিপোর্টার্স খানকে জানকারি দিয়াতে শ্রী মিশ্রী পৰা কৈছে, আর্ম ফোর্সেস পৰা একটা ঠিক আর সহি জবাব দি আছে আর নিউ দিল্লী পৰা এইটো ভাইলেশনস বিলাকে গম্ভীর পৰা লৈ দি আছে। এইটো ভাইলেশনস বিলাকে রুখাই দিবলে সহি কদম বিলাক লৈ দিবলে আর এই অবস্থাকে গম্ভীরতা আর জিম্মেদারির লগতে হাল করে দিবলে ইন্ডিয়া পৰা পাকিস্তানকে মাতিছে। শ্রী মিশ্রী পৰা কৈছে, আর্ম ফোর্সেস পৰা এই অবস্থা ওপরতে একটা কারা নজর রাখি দি আছে। ইন্টারন্যাশনাল বর্ডার আর লাইন অফ কন্ট্রোল ওসরতে কনুবি জারি ভাইলেশনস বিলাকে মজবুত পৰা জবাব দিবলে কারণে টিও খানকে হুকুম দি দিছে বুলি টিও হে কৈছে।
ভারত আর পাকিস্তানকে টিজিএমওস কে বিচ জো পিছলে কুছ দিন সে চল রহি সৈন্য কারবাই কো রোকনে কা সমঝোতা হুয়া থা, পিছলে কুছ ঘন্টো সে ইস সমঝোতে কা পাকিস্তান কি ওর সে ঘোর উল্লঙ্ঘন হো রহা হ্যা। ভারতীয় সেনা জবাবি কারবাই কর রহি হ্যা আর ইস সীমা অতিক্রমণ সে নিপট রহি হ্যা। ইয়ে অতিক্রমণ অত্যন্ত হি নিন্দনীয় হ্যা আর পাকিস্তান ইনকে লিয়ে জিম্মেদার হ্যা। হামারা মাননা হ্যা কি পাকিস্তান ইস স্থিতি কো ঠিক সে সমঝে আর ইস অতিক্রমণ কো রোকনে কে লিয়ে তুরন্ত উচিত কারবাই করে।
ফরেন সেক্রেটারি পৰা কৈছে, পাকিস্তান পৰা এইটো অৱস্থাকে বুজিবলৈ লাগিব আৰু এইটো ঘুসপেটিকে ৰখাই দিবলৈ লগে লগে সহি কদম লৈ দিবলৈ লাগিব। ইউনিয়ন হোম সেক্রেটারি গোবিন্দ মোহন পৰা যোৱাকালি ৰাতিতে ভিডিঅ' কনফাৰেন্সিং পৰা পাকিস্তান লগতে সীমনা ইয়া বৰ্ডাৰ শ্বেয়াৰ কৰি দিয়া ষ্টেটছবিলাক লগা চিফ সেক্রেটারিজ খান লগতে একটা মিটিং কৰি দিছিলে। সৰ্চেছ পৰা কৈছে, কেতিয়াও খানকে এলাৰ্ট থাকিবলৈ আৰু সীমনা পাৰ পৰা হবলৈ পাৰিয়া কোনো বি ফায়াৰিং লগা অৱস্থা নিমিত্তে চিভিল ডিফেন্স মেকানিজমকে এক্টিভেট কৰি দিবলৈ কৈ দিছে। ইণ্ডিয়া আৰু পাকিস্তান পৰা চিজ ফায়াৰ জনাই দিয়া কিছুমান ঘণ্টা পাছতে এইটো হুকুম আহিছিলে। ইণ্ডিয়া পৰা ফেচলা কৰিছে কি আগে সময়তে আতংক ইয়া টেৰৰ লগা কোনো বি কামকে টিঅ' বিৰুদ্ধে লৰাই লগা একটা কদম হিচাপে ভাৱনা কৰি দিব আৰু নিউ দিল্লীৰ পৰা এইটো মতে জবাব দিব। উচা চৰকাৰী চৰ্চেছ পৰা এইটো কথা কনফাৰ্ম কৰি দিছে। ইণ্ডিয়া বিৰুদ্ধে লৈ দিয়া আতংক কদম পাছতে পাকিস্তান পৰা ডাঙৰ নোকচান বিলাক উঠাবলৈ লাগিছে। কিলেবানে নিউ দিল্লীৰ পৰা টিঅ' খান লগা অপাৰেচন সিন্দুৰ লগতে ইছলামাবাদ লগা হামলা কৰা আৰু বচাভ কৰা ক্ষমতাবিলাকে নষ্ট কৰি দিছে। নিউ দিল্লীতে মিডিয়াকে জানকাৰি দিয়াতে এয়াৰ ফৰ্চ উইং কমাণ্ডাৰ ব্যোমিকা সিং পৰা ইণ্ডিয়া লগা অপাৰেচনছবিলাক পৰা টেৰৰিষ্ট কেম্পছ আৰু ফেচিলিটিছবিলাকেহে টাৰ্গেট কৰি দিছিলে, যোনটোৰ পৰা ইণ্ডিয়াৰ বিৰুদ্ধে কাম কৰি দি থাকিছিলে বুলি কৈ দি কিনা পাকিস্তান পৰা ফেলাই দিয়া গলত জানকাৰীবিলাকে ডিছমিছ কৰি দিছে। একে সময়তে নেভি লগা কমাণ্ডাৰ ৰঘু নায়াৰ পৰা ভি কৈছে কি দুচৰা ছাইড পৰা ডাঙৰ মাত্ৰাতে গলত জানকাৰী পঠাই দি আছে। কমাণ্ডাৰ নায়াৰ পৰা জোৰ দি কৈছে কি ইণ্ডিয়াৰ পৰা যোৱাকালি পুঞ্চি যোৱা বুজাবুজিকে মানি দিব, কিন্তু আগে সময়তে কোনো বি এস্কেলেশ্যন হইলে মানে ঠিক জবাব দিয়া হব। নাগালেণ্ড লগা গভৰ্ণৰ লা গণেশন আৰু চিফ মিনিষ্টাৰ ডক্টৰ নিফি ৰিঅ' পৰা আৰ্ম ফৰ্চেছ আৰু নেশ্যনেল লিডাৰশ্বিপ লগতে ছলিডেৰিটি ইয়া একজুট থাকি আৰু নেশ্যনেল ছেকুৰিটি নিমিত্তে কমিটমেণ্ট জনাই দিবলৈ কাৰণে যোৱাকালি ৰাজভৱন কহিমাতে একটা মিটিং মাতি দিছিলে। এইটো মিটিংতে চৰকাৰী অফিচিয়েলছ আৰু বেলেগ বেলেগ ছেকুৰিটি ফৰ্চেছ পৰা অফিচিয়েলছ খান লগতে ৰিলিজিয়াছ আৰু কমিউনিটি লিডাৰছ খান পৰা বি যোগ দিছিলে। সলজাৰ্ছ নেশ্যনেল লিডাৰছ আৰু দেশ লগা ৱেল বিং নিমিত্তে ডিভাইন প্ৰটেকশ্যন মাঙিবলৈ কাৰণে পুৰা নাগালেণ্ডে স্পেচিয়েল প্ৰেয়াৰ মিটিংছ ৰাখি দিবলৈ কাৰণে এইটো মিটিং পৰা চব ৰিলিজিয়াছ লিডাৰছ খানকে অনুৰোধ কৰি দিছে। আৰু আগে এণ্টি নেশ্যনেল এলিমেণ্টছ ইয়াৰ দেশ বিৰোধী খান পৰা ফেলাই দিয়া গলত খবৰ কিছা আৰু গলত জানকাৰীবিলাক পৰা হঁচিয়াৰ থাকিবলৈ কাৰণে বি চিটিজেনছ খানকে মাতিছে। মাদাৰ্ছ আৰু মাদাৰ ফিগাৰ্ছ খানকে সন্মান কৰি দিবলৈ কাৰণে আজি পুৰা ষ্টেটে মাদাৰ্ছ ডে চেলিব্ৰেট কৰি দি আছে। ফেমিলিছ কাৰণে এইটো এটা সময় আছে যেতিয়া আমাৰ খানকে টিঅ' খান লগা মৰম যতন আৰু বলিদানবিলাক কাৰণে ধন্যবাদ আৰু খুচি পোৱা জনাই দিয়ে। এইটো দিনকে জনাই দি কিনা চব চাৰ্জেছবিলাকতে স্পেচিয়েল ছাৰ্ভিচেছবিলাক যোগাৰ কৰি দি কিনা আছে। এইটো অৱসৰতে চিফ মিনিষ্টাৰ ডক্টৰ নিফি ৰিঅ' পৰা কৈছে, মাদাৰহুড এটা ছেক্ৰেট গিফ্ট আছে, যোনটো মৰম, যতন আৰু কেতিয়াবি শেষ নোহোৱা বলিদান লগতে জোৰা আছে। মাদাৰ্ছ কে ফেমিলিজ লগা হাৰ্ট আৰু কমিউনিটিজ লগা চল বুলি কৈ দি কিনা ডক্টৰ ৰিঅ' পৰা চব মাদাৰ্ছ আৰু এইটো চবজন যোন পৰা মৰম লগতে একজন আমাৰ লগা ৰোল উঠাই দিয়ে তেওঁ খান কে ট্ৰিবিউট দিছে। একে সময়তে ডেপুটি চিফ মিনিষ্টাৰ ৱাই পেটন পৰা বি চব আমা খান কে এটা ব্লেছেড মাদাৰ্ছ ডে উইছ কৰি দিছে আৰু আমা নাথাকা খান কাৰণে প্ৰাৰ্থনাৰ লগতে শান্তি মাঙি দিছে। আৰু বিহাৰতে জাৰি থাকিয়া খেলো ইউথ গেমছ 2025 নাগালেণ্ড লগা মেন্ছ চিপাক থাকৰ টীম পৰা ৰেগু ইভেণ্টে এটা চিলভাৰ মেডেল আৰু কুৱেট আৰু টীম ইভেণ্টে দুইটা ব্ৰঞ্জ মেডেল জিতিছে। এইটো এচিভমেণ্ট নিমিত্তে টীমকে কংগ্ৰেচুলেট কৰি দি কিনা নাগালেণ্ড চিপাক থাকৰ এছ'চিয়েচন পৰা জনাই দিছে কি এইটো পহিলাবাৰ আছে যেতিয়া ষ্টেট লগা মেন্ছ টীম পৰা ৰেগু ছেমি ফাইনেলছতে মণিপুৰকে হাৰাই দিছে। চিফ মিনিষ্টাৰ নিফি ৰিঅ' পৰা জাৰি থকা খেলো ইউথ গেমছতে বেছি ভাল পাৰফৰ্মেঞ্চ কাৰণে নাগালেণ্ড টীমকে কংগ্ৰেচুলেট কৰি দিছে। তেওঁ পৰা জনাই দিছে কি গাৰ্লছ টীম পৰা চিপাক থাকৰ ডাবলছতে গ'ল্ড জিতিছে। ডক্টৰ ৰিঅ' পৰা দুইটা বি গাৰ্লছ আৰু বয়জ টীমকে তেওঁ খান লগা ডেডিকেশ্যন আৰু ছাকচেছ কাৰণে কংগ্ৰেচুলেট কৰি দিছে। এইটো লগতে আজি ফুজিৰ লগা নাগামিজ খবৰ শেষ কৰি আছে। চাম 7:10 খবৰ দিয়া শুনিবলৈ পাৰিব। আপনি খান চব লগা দিন ভাল হ'ব বুলি আশা কৰি দি আছে।